এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত এছ আই টিৰ 12 ডিচেম্বৰৰ ভিতৰত অভিযোগনামা দাখিলৰ সম্ভাৱনা, ডিব্ৰুগড়, লখিমপুৰ, যোৰহাট, তেজপুৰ আৰু হলংগী বিমানবন্দৰৰ পৰা চলাচল কৰা ইণ্ডিগ'ৰ কেইবাখনো বিমানৰ যাত্ৰা আজি বাতিল, উমৰাংছ ডিমা হাছাও জিলাৰ প্ৰথমখন অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়াম মুকলি, আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাৰ সময়সূচী ঘোষণা। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত গঠন কৰা বিশেষ তদন্তকাৰী গোট এছ আই টিয়ে এই গোচৰৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰিছে আৰু 12 ডিচেম্বৰৰ ভিতৰত অভিযোগনামা দাখিল কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এছ আই টিয়ে বৃহৎ সংখ্যক সাক্ষ্য প্ৰমাণ লাভ কৰাৰ লগতে প্ৰায় 3,000 পৃষ্ঠাৰ অভিযোগনামা সাজু কৰিছে আৰু নিৰ্ধাৰিত সময়ৰ পূৰ্বে ইয়াক দাখিল কৰা হ'ব। দেশৰ ব্যক্তিগত খণ্ডৰ বৃহত্তম বিমান পৰিবহণ সংস্থা ইণ্ডিগ' এয়াৰলাইন্সৰ পাইলটসকলৰ অসহযোগিতাকে ধৰি বিভিন্ন কাৰণত আজিও সমগ্ৰ দেশতে পৰিবহণ সংস্থাটোৰ বিমান সেৱা বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। ডিব্ৰুগড়, লখিমপুৰ, যোৰহাট, তেজপুৰ আৰু ইটানগৰৰ সমীপৰ হলঙি বিমানবন্দৰৰ পৰা চলাচল কৰা ইণ্ডিগ'ৰ কেইবাখনো বিমানৰ যাত্ৰা আজি বাতিল হোৱাৰ ফলত যাত্ৰীসকলে দুৰ্ভোগ ভুগিবলগীয়া হয়। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰতো আজি ইণ্ডিগ'ৰ কেইবাখনো বিমানৰ যাত্ৰা বাতিল কৰা হয় আৰু আন কেইবাখনো বিমান যথেষ্ট পলমকৈ চলাচল কৰে। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে পাইলটসকলৰ উৰণৰ আৰু জিৰণিৰ সময়সীমা নতুনকৈ নিৰ্ধাৰণ কৰাৰ ফলত দেশৰ সৰ্ববৃহৎ বিমান পৰিবহণ সংস্থাটোৰ বিমান পৰিচালনাৰ ক্ষেত্ৰত এনে বিসংগতি হোৱা বুলি আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনাইছে। ডিমা হাছাওৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আজি জিলাখনৰ প্ৰথমখন অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়াম মুকলি কৰা হয়। উমৰাংছত নিৰ্মাণ কৰা এই নতুন ক্ৰিকেট ষ্টেডিয়ামখন মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খেলৰ সা সুবিধাসমূহ ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতিটো প্ৰান্তলৈকে কঢ়িয়াই নিবলৈ ৰাজ্য চৰকাৰ দৃঢ় প্ৰতিজ্ঞ বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে ক্ৰিকেটৰ সকলো প্ৰকাৰৰ প্ৰয়োজনীয় সুবিধাৰে সমৃদ্ধ প্ৰায় 30 বিঘা ভূমিত নিৰ্মিত এই ষ্টেডিয়ামত 15,000 দৰ্শকে একেলগে খেল উপভোগ কৰিব পাৰিব। ষ্টেডিয়ামখনত 5খন পিটছ, এটা আধুনিক পেভিলিয়ন আৰু অন্যান্য উন্নত সুবিধাসমূহ খেলুৱৈসকলে লাভ কৰিব। এই ষ্টেডিয়ামে ক্ৰীড়াৰ ক্ষেত্ৰত জিলাখনক আগবঢ়াই নিয়াৰ লগতে পৰ্যটনৰ ক্ষেত্ৰতো সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। অনুষ্ঠানত অংশ লোৱাৰ পাছত বিচিচিআইৰ সচিব দেৱজিৎ লন শইকীয়াই সাংবাদিকৰ আগত কয় যে এই ষ্টেডিয়ামখনত ঘৰুৱা ক্ৰিকেট খেল অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ সা সুবিধা ৰখা হৈছে। এই ষ্টেডিয়ামত অনুশীলন কৰি ভৱিষ্যতে উমা ছেত্ৰীৰ দৰে ক্ৰীড়া প্ৰতিভাৰ উন্মেষ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
2021 চনত ডিমা হাছাও অট'নমাস কাউন্সিলে অসম ক্ৰিকেট সন্থাক ৰিকুৱেষ্ট কৰা 30 বিঘা মাটি দিছিলে আৰু তাতে আমি 24 ছেপ্টেম্বৰ 2021ত ইয়াৰ ফাউণ্ডেশ্যন ষ্টোন লে কৰিছিলোঁ। প্ৰায় 4 বছৰ কাম কৰাৰ পিছত আজি সম্পূৰ্ণ হৈ উঠিলে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আহিলে এই ষ্টেডিয়ামটোৰ লগতে চেংৰুৱা তুলাৰাম পেভিলিয়নটো অপেন কৰিলে আৰু ইয়াৰ কাৰণে মই বিশেষভাৱে ধন্যবাদ দিছোঁ মাননীয় মুখ্যমন্ত্ৰীক। তাৰ উপৰি ডিমা হাছাও অট'নমাস কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ দেৱুলাল গাৰ্লছক ধন্যবাদ দিছোঁ। তেখেতৰ চেষ্টাত যিখিনি সহায় কৰিলে তাৰ ফলত অসম ক্ৰিকেট সন্থাই খুব আটক ধুনীয়া ক্ৰিকেট ষ্টেডিয়াম আজি পালে আৰু ইয়াৰ ফলত ডিমা হাছাওক ধৰি পেলাই সমগ্ৰ অসমৰ ক্ৰিকেটসকলে আগৰ দিনত ভাল ভাল খেলা ইয়াতে কৰিব পাৰিব আৰু তেওঁলোকৰ প্ৰচেষ্টাত হয়তো এই এৰিয়াটোৰ পৰা ভৱিষ্যতে উমা ছেত্ৰীৰ নিচিনা খেলুৱৈ ওলাবলৈ সক্ষম হ'ব।
ডিমা হাছাও জিলাৰ মাৰ জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰাগত উৎসৱ শিখ পুইৰুৱে আজিৰে পৰা আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই উৎসৱ উপলক্ষে সমূহ মাৰ জনগোষ্ঠীৰ লোকক শুভেচ্ছা জ্ঞাপন কৰিছে। এই উৎসৱ শীতকালত প্ৰায় এমাহ ধৰি পালন কৰা হয়। উৎসৱৰ সৈতে সংগতি ৰাখি জনগোষ্ঠীটোৰ যুৱক যুৱতীসকলে থালৌৰাম লাম, লামত লালুং লাম, কেটেল লামৰ দৰে নাচ প্ৰদৰ্শন কৰে। এই উৎসৱৰ 10ম দিনা বিশেষভাৱে উল্লেখযোগ্য বুলি বিবেচনা কৰা হয়। জাৱালচাক এই উৎসৱৰ শেষৰটো দিন। সেইদিনা জাইপু অৰ্থাৎ নৃত্য গীতৰ আখৰা কৰোতাজনক গাঁওজুৰি শোভাযাত্ৰা কৰোৱা হয়। ইয়াৰ লগতে গাঁওবাসীয়ে একেলগে লগ ভাত খাই উৎসৱৰ সামৰণি মাৰে। শীতকালত ঘন কুঁৱলীৰ বাবে হ'ব পৰা পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে হোজাই জিলা প্ৰশাসনে যান বাহন চলাচলৰ ক্ষেত্ৰত নীতি নিৰ্দেশনা জাৰি কৰিছে। জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে আজি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয় যে এই নিৰ্দেশনা অনুসৰি জিলাখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত বিয়লি 5 বজাৰ পৰা পুৱা 8 বজালৈ ডাম্পাৰৰ চলাচল বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই সময়ছোৱাত এই পথসমূহত ই ৰিক্সাৰ চলাচল বন্ধ কৰা হৈছে। তদুপৰি ৰাষ্ট্ৰীয় ঘাইপথত সকলো গধুৰ যান বাহনৰ বেগ প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ আৰু লঘু যান বাহনৰ বেগ প্ৰতি ঘণ্টাত 60 কিলোমিটাৰলৈ সীমাবদ্ধ কৰা হৈছে। সুৰাপান কৰি আৰু দ্ৰুতগতিত গাড়ী চলোৱাকে ধৰি কেইবাটাও বিষয়ত নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলিও তেওঁ কয়।
ৰাতিপুৱা আৰু ৰাতি ভাগৰ পৰাই তাবিলাকত যথেষ্ট কুঁৱলি হৈছে। সেইকাৰণে আমি দেখা পাইছো যোৱা গত বছৰ বিলাকতো এইখিনি সময়তে মেক্সিমাম এক্সিডেণ্ট হোৱা দেখা যায়। প্ৰায়খিনি পিকনিক স্পট ডিমা হাছাও বা অন্যান্য আমাৰ ফালেদি যায়, এইবিলাকক সাৰোগত কৰি আমি এটা একলানি আমি ডি আৰ এছ আলোচনা কৰি একলানি আমি অধ্যাদেশ জাৰি কৰিছো, য'ত আমি বিশেষকৈ হেভি ভেহিকেল যিবিলাক আছে ডাম্পাৰ গধূলি 5 বজাৰ পৰা ৰাতিপুৱা 8 বজালৈকে পিছদিনা আমি বন্ধ ৰাখিছো, সেইখিনিও তেওঁলোকে চলাব নোৱাৰিব। নেশ্যনেল হাইৱেত আমি এল এম বিত 60 কিলোমিটাৰ ডাম্পাৰ বা হেভি ভেহিকেল 40 কিলোমিটাৰ স্পীড আমি নিৰ্ধাৰণ কৰিম, সেইটো আমি পৰ্যবেক্ষণ কৰিবৰ কাৰণে আমি নাকা লগাইছো।
শ্ৰোতাসকলে সন্ধিয়াৰ উজ্জ্বলি অসমৰ বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ জাতীয় ফলৰূপে স্বীকৃতি লাভ কৰা কাজি নেমুৰ ৰস সংৰক্ষণৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীসকলে উদ্ভাৱন কৰা বিশেষ প্ৰযুক্তি কৌশলৰ বাণিজ্যিক উৎপাদনৰ এখন বুজাবুজিৰ চুক্তি আজি স্বাক্ষৰ কৰা হয়। কৃষি বিশ্ববিদ্যালয়খনৰ কৃষি গৱেষণা সঞ্চালকৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত ট্ৰিনিটি ফ্ৰুক্তা প্ৰাইভেট লিমিটেডৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰা হয়। কৃষি গৱেষণা সঞ্চালক ডঃ সঞ্জয় কুমাৰ চেতিয়া আৰু কোম্পানীটোৰ হৈ ডঃ কে এন সিঙে এই চুক্তিত স্বাক্ষৰ কৰে। চুক্তিৰ জৰিয়তে কাজি নেমুৰ ৰস উৎপাদন কৰি স্থানীয় কৃষকক স্বাৱলম্বী কৰিব পৰা হ'ব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। কোনোধৰণৰ সংৰক্ষকৰ অবিহনে এই প্ৰযুক্তিৰ জৰিয়তে প্ৰায় 2 বছৰলৈকে কাজি নেমুৰ ৰস সংৰক্ষণ কৰি শীতল পানীয়ৰ দৰে ব্যৱহাৰ কৰিব পৰা হ'ব বুলিও গৱেষকসকলে জানিবলৈ দিছে। নগাঁও জিলা প্ৰশাসনে ৰূপহীহাট থানাৰ অন্তৰ্গত ভকত গাঁৱত আজি উচ্ছেদ অভিযান চলায়। প্ৰশাসনে প্ৰায় 38 বিঘা ভূমিত অবৈধভাৱে বাস কৰা 75টা পৰিয়ালক উচ্ছেদ কৰে। জিলা প্ৰশাসনে ইতিমধ্যে দখলীকৃত ভূমি খালী কৰাৰ বাবে প্ৰেৰণ কৰা জাননী লাভ কৰাৰ পাছতে একাংশ পৰিয়াল সেই ঠাই এৰি আঁতৰি যায়। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত আজি বাকী থকা পৰিয়ালসমূহক উচ্ছেদ কৰা হয়। এই উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে সম্পন্ন হয় বুলি আমাৰ নগাঁৱৰ সংবাদদাতাই জানিবলৈ দিছে। ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কৃষ্ণ কোঁৱৰক ডিব্ৰুগড় জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকে নিলম্বন কৰিছে। প্ৰাপ্ত তথ্যমতে বিদ্যালয়খনৰ পৰা লাভ কৰা একাধিক অভিযোগৰ ভিত্তিত অধ্যক্ষজনক নিলম্বন কৰা হৈছে। উল্লেখযোগ্য যে অধ্যক্ষ কৃষ্ণ কোঁৱৰৰ বিৰুদ্ধে বিত্তীয় অনিয়ম, ছাত্ৰ ছাত্ৰীৰ পৰা অধিকাৰত মাচুল সংগ্ৰহ আদি অভিযোগ উত্থাপিত হৈ আহিছিল। শিলচৰত চুৰিৰ সন্দেহত এজন মানসিক ৰোগীক নৃশংসভাৱে প্ৰহাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে আজি অম্বিকাপট্টিৰ পূৰৱ সেন আৰু তাৰাপুৰ চানমাৰী ৰোডৰ ৰাজদীপ বিশ্বাসক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি দুয়োজন অভিযুক্তই মানসিক ৰোগীজনক ৰাজপথত খুঁটাত বান্ধি অপমান আৰু প্ৰহাৰ কৰিছিল। এই ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছত দুয়োজনকে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হয়। আদালতে অভিযুক্তদ্বয়ক ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে। ৰাজ্যৰ কৃষি ক্ষেত্ৰৰ সম্ভাৱনা আৰু কৃষকলৈ সা সুবিধা সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক তথা প্ৰাক্তন যুটীয়া কৃষি সঞ্চালক মৌচম হাজৰিকা আৰু সোণাপুৰ চক্ৰৰ কৃষি উন্নয়ন বিষয়া সুপ্ৰিয়া বৰাই অংশ ল'ব। মাজুলীৰ বিহিমপুৰ সত্ৰৰ যুৱ সংঘৰ সৌজন্যত আৰু স্থানীয় ৰাইজৰ সহযোগত বিহিমপুৰ সত্ৰৰ ৰংগমঞ্চ প্ৰাংগণত কালিৰে পৰা দুদিনীয়াকৈ অসমভিত্তিক দিবানৈশ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভলীবল দলে অংশগ্ৰহণ কৰিছে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 প্ৰচাৰিত শিৱসাগৰ জিলাৰ আমগুৰি উন্নয়ন খণ্ডত ৰূপায়িত চৰকাৰৰ ধবজাবাহী আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত আমগুৰি খণ্ড উন্নয়ন বিষয়া ৰাতুল গগৈৰ সৈতে সাক্ষাৎকাৰ নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ শিৱসাগৰ সংবাদদাতা মুজাহিদ আলীয়ে। নামনি সোণশিৰি জলবিদ্যুৎ প্ৰকল্পত প্ৰথম পৰ্যায়ৰ বিদ্যুৎ উৎপাদন আৰম্ভ হৈছে। প্ৰকল্পটোৰ প্ৰথমটো ইউনিটত বিজুতি ঘটাৰ পাছত দ্বিতীয়টো ইউনিটৰ জৰিয়তে কালি সফলভাৱে 250 মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যক আদৰণি জনাই কয় যে এই প্ৰকল্পই লাখ লাখ লোকৰ বাবে বিশুদ্ধ শক্তি উৎপাদনেৰে দেশৰ শক্তি নিৰাপত্তাক গুৰুত্বপূৰ্ণ গতি প্ৰদান কৰাৰ লগতে অসমৰ বিকাশৰ ধাৰাত ইন্ধন যোগাব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত এছ আই টিৰ 12 ডিচেম্বৰৰ ভিতৰত অভিযোগনামা দাখিলৰ সম্ভাৱনা। ডিব্ৰুগড়, লখিমপুৰ, যোৰহাট, তেজপুৰ আৰু হলঙি বিমানবন্দৰৰ পৰা চলাচল কৰা ইণ্ডিগৰ কেইবাখনো বিমানৰ যাত্ৰা আজি বাতিল। উমৰাংছত ডিমা হাছাও জিলাৰ প্ৰথমখন অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়াম মুকলি আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাৰ সময়সূচী ঘোষণা। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।